তুমিয়েই হৈছা মোৰ হিৰ' কিতাপখন গোটেই বিশ্বতে কোভিড 19ৰ গ্ৰাসত পৰা শিশুবোৰৰ বাবে লিখি উলিওৱা হৈছে। তুমিয়েই হৈছা মোৰ হিৰ' কিতাপখন সকলো অভিভাৱক, আপডাল কৰোতা আৰু শিক্ষকে এজন শিশু বা বহুখিনি শিশুৰ এটা দলক কাষত লৈ পঢ়িব লাগে। কোনো শিশুকেই অভিভাৱক, আপডাল কৰোতা আৰু শিক্ষকৰ অবিহনে নিজাববীয়াকৈ এই কিতাপখন পঢ়াৰ বাবে উদগনি দিয়া নহয়। কিছুদিন পিছত প্ৰকাশ পাবলগীয়া একচন ফৰ হিৰোজ নামৰ পৰিপূৰক গাইডখনে কোভিড 19 সংক্ৰান্তীয় বিষয়সমূহ আলোচনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব, শিশুসকলক তেওঁলোকৰ আৱেগ আৰু অনুভূতিক পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু কিতাপখনৰ আধাৰত শিশুসকলে কৰিবলগীয়া কাম কাজৰ ক্ষেত্ৰত সহায়ক হ'ব।
ছাৰাৰ মাক তাইৰ হিৰো, কাৰণ তেওঁ পৃথিৱীৰ আটাইতকৈ ভাল মা আৰু আটাইতকৈ ভাল বৈজ্ঞানিক। কিন্তু ছাৰাৰ মাকে এতিয়ালৈকে কৰোণা ভাইৰাছৰ প্ৰতিকাৰ বিচাৰি পোৱা নাই।
কোভিড 19 দেখাত কেনেকুৱা?
ছাৰাই মাকক সুধিলে। ছাৰাৰ মাকে উত্তৰত ক'লে,
কোভিড 19 বা কৰোণা ভাইৰাছ ইমান সৰু যে আমি সেইটো দেখা নাপাওঁ, কিন্তু যিবোৰ লোক বেমাৰী সেইসকল লোকে কাহিলে বা হাঁচিয়ালে ই বিয়পি যায়। যেতিয়া তেওঁলোকে মানুহক বা তেওঁলোকৰ আশে পাশে থকা বস্তু চুৱে তেতিয়া এই বেমাৰ আনলৈকো বিয়পি যায়। যাৰ এই বেমাৰ হয় তেওঁলোকৰ জ্বৰ আৰু কাহ হয় আৰু উশাহ লওঁতে কিছু অসুবিধা হ'ব পাৰে। আমি এইটো দেখা নাপাওঁ বাবে ইয়াৰ সৈতে যুঁজিব নোৱাৰো, নহয়নে?
ছাৰাই সুধিলে। ছাৰাৰ মাকে ক'লে,
আমি ইয়াৰ সৈতে যুঁজিব পাৰোঁ, সেইবাবে মই তোমাক সুৰক্ষিত কৰি ৰখাটো প্ৰয়োজনীয়।
ভাইৰাছে বিভিন্ন ধৰণৰ মানুহক প্ৰভাৱিত কৰে আৰু প্ৰত্যেকেই ইয়াৰ সৈতে যুঁজ দিয়াত আমাক সহায় কৰিব পাৰে। শিশুৱে বিশেষভাৱে আমাক সহায় কৰিব পাৰে। তুমি আমাৰ সকলোৰে বাবে সুৰক্ষিত থকাটো দৰকাৰী। তুমি মোৰ হিৰো হ'ব লাগিব। ছাৰাই সেই নিশা বিচনাত শুই আছিল আৰু হিৰোৰ নিচিনা অলপো অনুভৱ কৰা নাছিল। তাইৰ কিবাকিবি লাগিছিল। তাই স্কুল যাব বিচাৰিছিল, কিন্তু তাইৰ স্কুল বন্ধ আছিল। তাই তাইৰ বন্ধুবোৰক লগ পাব খুজিছিল, কিন্তু সেয়া সুৰক্ষিত নাছিল। ছাৰাই বিচাৰিছিল যে কৰোণা ভাইৰাছে তাইৰ পৃথিৱীখনক ভয় খোৱাটো বন্ধ কৰক।
হিৰোৰ ওচৰত ছুপাৰ পাৱাৰ থাকে, কিন্তু মোৰ ওচৰত কি আছে?
ছাৰাই নিজৰ চকু মুদি শুই শুই নিজকে ক'লে। হঠাতে এটা সৰু মাতে এন্ধাৰত তাইৰ নাম ফুচফুচালে।
তাত কোন আছে?
ছাৰাইও সৰুকৈ ফুচফুচালে।
তোমাক হিৰো হ'বৰ কাৰণে কি লাগে ছাৰা?
সেই মাতটোৱে তাইক সুধিলে।
মোক পিছৰ সকলো শিশুক এইটো কোৱাৰ উপায় লাগে যে সিহঁতে নিজৰ সুৰক্ষা কেনেকৈ কৰিব পাৰে, যাতে সিহঁতে বাকী শিশু আৰু ডাঙৰ সকলোকে ৰক্ষা কৰিব পাৰে, ছাৰাই ক'লে।
তেন্তে তুমি মোৰ পৰা কি বিচাৰা?
মাতটোৱে সুধিলে।
ছাৰাই ক'লে, মোক এনেকুৱা কিবা এটা লাগে যি উৰিব পাৰে, তীব্ৰ মাতৰ সৈতে কিবা এটা, আৰু এনেকুৱা কিবা এটা যি সকলোকে সহায় কৰিব পাৰে।
জোনৰ পোহৰত এটা মাতৰ সৈতে অদ্ভুত কিবা দেখিলে।
তুমি কি হয়?
ছাৰাই আচৰিত হৈ সুধিলে।
মই বল্লু,
সি উত্তৰ দিলে। ছাৰাই ক'লে,
মই আগতে কেতিয়াও বল্লুক নাই দেখা।
ঠিক আছে, মই ইয়াত সকলোৰে লগত থাকোঁ,
বল্লুৱে ক'লে।
মই তোমাৰ হৃদয়ত থাকোঁ আৰু তাৰ পৰাই আহিছোঁ,
ছাৰাই ক'লে।
যদি তুমি মোৰ ওচৰত আছা তেন্তে মই পৃথিৱীৰ সকলো শিশুকে কৰোণা ভাইৰাছৰ বিষয়ে ক'ব পাৰোঁ। মই এজনী হিৰো হ'ব পাৰোঁ। পিছে ৰ'বা বল্লু, বাৰু কৰোণা ভাইৰাছৰ সৈতে যাত্ৰা কৰাটো সুৰক্ষিতনে?
কেৱল মোৰ সৈতে ছাৰা,
বল্লুৱে ক'লে।
যদি মোৰ ওচৰত তুমি আছা তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে।
সেইকাৰণে চাৰাই বল্লুৰ পিঠিত জাপ মাৰি উঠিল আৰু একেলগে সিহঁত দুয়ো নিজৰ বেডৰুমৰ খিৰিকীৰে ৰাতিৰ আকাশলৈ গুচি গ'ল। সিহঁতে তৰাবোৰৰ দিশে উৰা মাৰিলে আৰু জোনটোক নমস্কাৰ, হেল্ল' বুলি ক'লে। সূৰ্য উদয় হোৱাৰ লগে লগে সিহঁতে ৰাজস্থানৰ বালিৰে তৈয়াৰী টিলাৰ এখন মনোমোহা মৰুভূমিত অৱতৰণ কৰিলে, য'ত কেইটামান শিশুৰ এটা দলে দূৰে দূৰে থাকি খেলি আছিল। শিশুবোৰে আনন্দত কিৰিলি পাৰি উঠিল আৰু চাৰা আৰু তাইৰ বল্লুক দেখি হাত জোকাৰিবলৈ ধৰিলে।
তোমাক স্বাগতম জনাইছো, মই চেলিম।
সেই শিশুবোৰৰ মাজৰ এজন ল'ৰাই চিঞৰিলে,
তোমালোকে ইয়াত কি কৰি আছা? ক্ষমা কৰিবা, আমি কাষলৈ আহিব নোৱাৰো, আমি অতি কমেও এক মিটাৰ দূৰত থাকিব লাগিব।
সেইবাবে আমি ইয়াত আছো, চাৰাই উত্তৰ দিলে।
মই চাৰা আৰু এয়া বল্লু। তোমালোকে বাৰু এইটো জানানে যে শিশুৱে নিজৰ চুবুৰীয়া, বন্ধু বান্ধৱ, মাক দেউতাক আৰু ককা আইতা সকলোকে কৰোণা ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে? আমাৰ সকলোৰে বাবে প্ৰয়োজন।
অঁ, চাবোন আৰু পানীৰে অতি কমেও 20 ছেকেণ্ড পৰ্যন্ত নিজৰ হাত বাৰে বাৰে ধোৱা,
এটা হাঁহিৰে চেলিমে ক'লে।
আমি জানো চাৰা, যদি আমাৰ বেমাৰ হয় তেন্তে আমি নিজৰ কিলাকুটিত হাঁচিয়াব লাগে আৰু যেতিয়া আমি মানুহক লগ পাওঁ তেতিয়া কৰমৰ্দন কৰাৰ সলনি নমস্কাৰ কৰিব লাগে বা মাত্ৰ হাত জোকাৰি অভিবাদন জনাব লাগে। আমি ভিতৰত থকাৰ চেষ্টা কৰোঁ কিন্তু বাহিৰলৈ আহিলে মুখত মাস্ক আৰু 1 মিটাৰৰ দূৰত্ব সদায় বজাই ৰাখোঁ।
এৰা, মই কিজানি এই ক্ষেত্ৰত সহায় কৰিব পাৰোঁ,
বল্লুৱে ক'লে।
তেওঁলোকে কৰোণা ভাইৰাছ দেখা নাপায় কিন্তু তেওঁলোকে মোক দেখা পাব। আহা যাওঁ, পিছে তোমালোকে মোৰ পাখিৰ দুয়ো কাষত বহা, তেতিয়া কমেও 1 মিটাৰ ব্যৱধান থাকিব।
বল্লুৱে নিজৰ দুয়োখন পাখিৰ ওপৰত চেলিম আৰু চাৰাক বহুৱাই আকাশলৈ উৰা মাৰিলে। সি গোটেই চহৰখন উৰি ফুৰিলে আৰু এটা গান আৰম্ভ কৰিছিলে মাথোন, তেনেতে চেলিমে ৰাস্তাৰ ওপৰত কিছুমান শিশুক দেখি চিঞৰিলে।
যোৱা যোৱা, নিজৰ পৰিয়ালক কোৱাকৈ যে আমি ঘৰৰ ভিতৰতেই সুৰক্ষিত, আমি ঘৰৰ ভিতৰত থাকি এজনে আনজনৰ আটাইতকৈ ভাল যত্ন ৰাখিব পাৰোঁ।
তেওঁলোকে ওপৰত যি দেখিলে সেয়া দেখি বিস্ময়ত হতবাক হ'ল। তেওঁলোকে হাত জোকাৰিলে আৰু নিজৰ ঘৰলৈ যাবলৈ সাজু হ'ল। বল্লুৱে আকাশত আৰু ওপৰলৈ উঠি গ'ল, চেলিমে ফূৰ্তিত চিঞৰি আছিল। তেনেকুৱাতে ডাৱৰৰ মাজেৰে এখন বিমান উৰি অহা দেখিলে, য'ত বহি থকা যাত্ৰীয়ে ভয়েৰে তেওঁলোকৰ ফালে চাই আছিল। চেলিমে ক'লে,
মানুহবোৰে অতি শীঘ্ৰে যাত্ৰা বন্ধ কৰিব লাগিব। গোটেই বিশ্বত সকলো দেশে নিজ নিজ সীমা বন্ধ কৰি আছে আৰু আমি সকলোৱে তাতেই থাকিব লাগে য'ত আমি আছো আৰু যিসকলক আমি ভাল পাওঁ,
চাৰাই ক'লে। বহুত কথা সলনি হোৱা যেন অনুভৱ হৈছে, যেন সকলোবোৰ পৰিৱৰ্তন হৈছে। মই এই বিষয়ে কেতিয়াবা ভাবি ভয় খাই যাওঁ।
চাৰা, সকলোৱে ভয় অনুভৱ কৰে যেতিয়া পৰিৱেশ সলনি হয়,
বল্লুৱে ক'লে।
যেতিয়া মোৰ ভয় লাগে তেতিয়া মই বৰ লাহে লাহে উশাহ লওঁ আৰু নিশ্বাসত জুই উলিয়াওঁ,
বল্লুৱে এটা ডাঙৰ জুইৰ শিখা উৰুৱালে।
যেতিয়া তোমাৰ ভয় লাগে তেতিয়া তুমি কেনেকৈ সেই ভয় দূৰ কৰা,
বল্লুৱে তাইক সুধিলে। চাৰাই ক'লে,
মই এনে কোনো ব্যক্তিৰ কথা ভাবিবলৈ ভাল পাওঁ যি মোক সুৰক্ষিত যেন অনুভৱ কৰোৱায়। মোৰো, মই সেই সকলো লোকৰ বিষয়ে ভাবোঁ যি মোক নিজৰ ককা আইতাৰ দৰে সুৰক্ষিত যেন অনুভৱ কৰায়,
চেলিমে ক'লে।
মোৰ তেওঁলোকলৈ মনত পৰে, মই তেওঁলোকক সাৱটি ধৰিব নোৱাৰোঁ কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ কৰোণা ভাইৰাছ হোৱাৰ ভয় থাকিব পাৰে। আমি সাধাৰণতে তেওঁলোকক প্ৰতি সপ্তাহৰ শেষত লগ পাওঁ কিন্তু এতিয়া নহয় কাৰণ আমি তেওঁলোকক সুৰক্ষিত ৰাখিব লাগিব।
তুমি বাৰু তেওঁলোকলৈ ফোন কৰিব পাৰানে, চাৰাই তাইৰ নতুন বন্ধু অৰ্থাৎ চেলিমক সুধিলে।
পাৰো,
সেলিমে ক'লে।
তেওঁলোকে মোলৈ সদায় ফোন কৰে আৰু মই তেওঁলোকক সেই সকলো কামৰ বিষয়ে কওঁ যি আমি ঘৰত কৰি আছো। এইটো মোৰ ভাল লাগে আৰু তেওঁলোকেও ভাল অনুভৱ কৰে,
বলুৱে ক'লে।
আমি যিসকলক ভাল পাওঁ তেওঁলোকলৈ মনত পৰেই, কাৰণ আমি তেওঁলোকক এতিয়া লগ পাব নোৱাৰো। এইবোৰে এইটোকে বুজায় যে আমি তেওঁলোকৰ কিমান যত্ন লওঁ। এতিয়া তোমালোকৰ আৰু কোনোবা হিৰো নায়কক লগ পাবলৈ ভাল লাগিবনে বাৰু?
এৰা এৰা, নিশ্চয় নিশ্চয়,
সারা আৰু সেলিমে আনন্দত চিঞৰিলে।
বৰ বঢ়িয়া মোৰ বন্ধু, আশা এক বিৰাট বিশেষ ছুপাৰ পাৱাৰ মহাশক্তি,
বল্লুৱে ক'লে।
বলা, তেওঁৰ ওচৰলৈ যাওঁ।
আৰু সিহঁত আটাইয়ে পৃথিৱীত এখন গাঁৱত নামি গ'ল য'ত এজনী ছোৱালীয়ে নিজৰ ঘৰৰ বাহিৰত ফুল ছিঙি আছিল। যেতিয়া তাই শিশুবোৰক বল্লুৰ পাখিত বহি থকা দেখিলে তেতিয়া তাই হাঁহিলে।
বল্লু,
তাই চিঞৰিলে,
আমি অতি কমেও এক মিটাৰ দূৰত থাকিব লাগিব। মই তোমাক দূৰৰ পৰাই হাক কৰিম, হাবতে ধৰিম। তোমালোক আটাইয়ে ইয়াত কি কৰি আছা?
বল্লুৱে ক'লে।
তুমি যেনেকৈ কৈছা তেনেকৈয়ে ময়ো তোমাক হাক কৰা, সাৱতি ধৰা যেন অনুভৱ কৰিছো। আহা, মোৰ বৰ ভাল লাগে যে আমি এনেকুৱা কথাৰে আৰু শব্দৰে এজনে আনজনৰ চোৱা চিতা কৰিব পাৰোঁ আৰু নিজৰ কামো পূৰা কৰি লওঁ। মই ভাবিছিলোঁ যে মোৰ বন্ধুবোৰে তোমাৰ ছুপাৰ পাৱাৰ মহাশক্তিৰ বিষয়ে জানক।
মোৰ ছুপাৰ পাৱাৰ মহাশক্তিনো কি?
আশাই সুধিলে। বল্লুৱে ক'লে,
যিহেতু তোমাৰ পৰিয়ালত কোনোবা বেমাৰত পৰিল সেইবাবে তুমি ঘৰতেই আছা, যাৰ ফলত তোমাৰ দ্বাৰা কৰোণা ভাইৰাছ আন কাৰোবালৈ বিয়পি নাযায়।
আশাই ক'লে,
এৰা, তেওঁ মোৰ দেউতা আৰু যেতিয়ালৈকে তেওঁ সম্পূৰ্ণৰূপে ভাল নহয় তেতিয়ালৈকে তেওঁ নিজৰ বেডৰুমতেই থাকিব। কিন্তু এইবোৰ ইমান একো বেয়াও নহয়, আমি খেলি ধেমালি কৰোঁ, আহাৰ ৰান্ধো, নিজৰ বাগিচাত সময় কটাওঁ আৰু একেলগে ভোজন কৰোঁ। মোৰ ভাই আৰু মই নিজৰ ভৰিৰ আঙুলিবোৰ চুওঁ আৰু নাচোঁ। আমি কিতাপ পঢ়োঁ আৰু মই শিকি থাকোঁ, কাৰণ কেতিয়াবা মোৰ স্কুললৈ মনত পৰে। ঘৰত থকাটো প্ৰথমতে অশান্তিকৰ লাগিছিল, কিন্তু এতিয়া এইটো সামান্য কথা যেন লাগে।
এই সকলোবোৰ সদায় সহজ নহয়, আশা,
বল্লুৱে ক'লে।
তুমি ঘৰতে নিজৰ পৰিয়ালৰ লগত ফূৰ্তি কৰা আৰু ফূৰ্তি পোৱাৰ উপায় বিচাৰি ফুৰিছা, এইটোৱে তোমাক মোৰ হিৰো কৰি তোলে।
তুমি বাৰু কেতিয়াবা নিজৰ পৰিয়ালৰ সৈতে কাজিয়া কৰানে?
সেলিমে সুধিলে।
আমি মাজে মাজে কাজিয়া কৰোঁ,
আশাই ক'লে।
আমি অধিক ধৈৰ্য ধৰিব লাগিব আৰু অধিক বুজা পৰাও, আৰু আনকি মোক ক্ষমা কৰি দিবা বা চৰি কোৱাৰ বাবেও সাজু থাকিব লাগিব। এইবোৰ বাস্তৱত এক ছুপাৰ পাৱাৰ মহাশক্তি, কাৰণ ই নিজৰ আৰু আনৰ মনত ভাল অনুভূতি জগায়। মোৰ নিজৰ বাবেও কিছু সময় প্ৰয়োজন হয়। মই নাচ গান বৰ ভাল পাওঁ আৰু মই নিজৰ বন্ধুবোৰলৈ মাজে মাজে ফোন কৰিব পাৰোঁ।
কিন্তু বল্লু, তেওঁলোকৰ কি হ'ব যি ঘৰৰ পৰা দূৰত থাকে বা যা নিজৰ ঘৰ নাই?
সাৰাই সুধিলে। বল্লুৱে ক'লে,
এইটো এটা ডাঙৰ প্ৰশ্ন সাৰা, বলা কৈ খবৰ লওঁ।
সিহঁতে আশাৰ পৰা বিদায় ল'লে আৰু আকৌ এবাৰ বল্লুৰ পাখিত বহিল। যেতিয়াই সিহঁত সাগৰে বেৰি থকা এটা দ্বীপত নামিল, তাৰ বতাহ গৰম হৈ উঠিল। তাত সিহঁতে মানুহেৰে ভৰা এটা শিবিৰ বা কেম্প দেখিলে। এজনী ছোৱালীয়ে সিহঁতক দেখিলে আৰু দূৰৰ পৰা হাত জোকাৰিলে।
হেল্ল' বল্লু, তোমাক আকৌ দেখা পাই মোৰ বৰ ভাল লাগিছে,
তাই বাহিৰলৈ আহিল।
আমি অতি কমেও এক মিটাৰ দূৰত থকাৰ চেষ্টা কৰি আছো। সেইকাৰণে মই ইয়াৰ পৰাই তোমাৰ লগত কথা পাতিম। অৱশ্যে তোমাৰ বন্ধুবোৰক লগ পাই মোৰ বৰ ভাল লাগিছে। মোৰ নাম লীলা।
হাই লীলা, মই ছাৰা আৰু এয়া ছেলিম, ছাৰাই ক'লে।
এনেকুৱা লাগিছে যে তুমি কৰোণা ভাইৰাছৰ পৰা নিজক বচাবলৈ চেষ্টা কৰি আছা। তুমি আৰু কি কি কৰিছা?
আমি নিজৰ হাত বাৰে বাৰে চাবোন আৰু পানীৰে 20 ছেকেণ্ডলৈকে ধুওঁ,
লীলাই ক'লে।
আৰু কাহ আহিলে তুমিও বাৰু নিজৰ কিলাকুটিত কাহানে?
ছেলিমে সুধিলে।
তুমি বাৰু কেনেকৈ কৰিব লাগে দেখুৱাব পাৰিবানে?
লীলাই সুধিলে। তেতিয়া ছেলিমে তাইক কৰি দেখুৱালে।
আমি সকলোৱে সাহসী হবলৈ চেষ্টা কৰি আছো, কিন্তু মই কিছুমান মানুহৰ বিষয়ে চিন্তিত,
লীলাই ক'লে।
মই বাৰু তোমালোকৰ লগত এই বিষয়ে কথা পাতিব পাৰোনে? মই শুনিছো কিছুমান মানুহৰ বেমাৰ হৈ মৃত্যু হৈছে, আৰু এই কথা শুনি মই বৰ ভয় খাইছো। এইটো বাৰু সঁচানে যে মানুহ কৰোণা ভাইৰাছৰ দ্বাৰা মৰিব পাৰে?
বলুৱে এটা দীঘল উশাহ ল'লে আৰু নিজৰ ডাঙৰ ভৰিৰ ওপৰত বহিল।
এৰা সৰু হিৰ' বা নায়কসকল, এইটো আচৰিত,
বলুৱে ক'লে।
কিছুমান লোকে একেবাৰে বেমাৰ অনুভৱ নকৰে, কিন্তু কিছুমান মানুহ বেছি বেমাৰত পৰিব পাৰে আৰু কিছুমানৰ মৃত্যুও হ'ব পাৰে। সেইকাৰণে আমি সকলোৱে, বিশেষকৈ বৃদ্ধ লোকৰ ক্ষেত্ৰত আৰু অন্য ৰোগ থকা লোকৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোক বেছিকৈ বেমাৰত পৰে। কেতিয়াবা কেতিয়াবা যেতিয়া আমি বৰ বেছি ভয় খাওঁ বা অসুৰক্ষিত অনুভৱ কৰোঁ, তেতিয়া বহুত সময়ত আমাৰ মগজুৱে এক সুৰক্ষিত ঠাইৰ বিষয়ে ভাবিবলৈ ধৰে। তোমালোক সকলোৱে বাৰু মোৰ সৈতে এই চেষ্টা কৰিব বিচাৰানে?
সিহঁত সকলোৱে হয় ভৰ দিলে আৰু তেতিয়া বল্লুৱে শিশুহঁতক নিজৰ চকু বন্ধ কৰিবলৈ আৰু এনেকুৱা এখন ঠাইৰ বিষয়ে ভাবিবলৈ ক'লে য'ত তেওঁলোকে সুৰক্ষিত অনুভৱ কৰে। বল্লুৱে ক'লে,
এনেকুৱা কিবা এটা পুৰণি কথা সকলোৱে মনোযোগ দি ভাবা য'ত তোমালোকে সুৰক্ষিত অনুভৱ কৰিছিলা।
তাৰপিছত সি সিহঁতক সুধিলে যে কি দেখিলে, কি অনুভৱ কৰিলে, আৰু তেওঁলোকে বাৰু নিজৰ সেই সুৰক্ষিত ঠাইৰ সুবাস পালেনে? সি সুধিলে যে এনে কোনোবা বিশেষ আছে নেকি যাক তেওঁলোকে নিজৰ সেই বিশেষ ঠাইলৈ লৈ যাব বিচাৰে আৰু তেওঁৰ সৈতে পৰস্পৰে কিবা কথা পাতিব খোজে নেকি? বলুৱে ক'লে,
যেতিয়া তোমালোকৰ বেজাৰ লাগে বা ভয় অনুভৱ কৰা, তেতিয়া তোমালোকে নিজৰ সুৰক্ষিত ঠাইলৈ যাব পাৰা। এয়া তোমালোকৰ ছুপাৰ পাৱাৰ, আৰু এইটো তোমালোকে নিজৰ বন্ধু আৰু পৰিয়ালকো ক'ব পাৰা। আৰু মনত ৰাখিবা যে মই আৰু বহুতো মানুহে তোমালোকৰ কথা চিন্তা কৰোঁ, তেওঁলোকেও সহায় কৰিব,
লীলাই ক'লে।
আমি এজনে আনজনৰ চোৱা চিতা কৰিব পাৰোঁ।
একেবাৰে ঠিক কৈছা লীলা,
বলুৱে ক'লে।
আমি এজনে আনজনৰ চিন্তা কৰিব পাৰোঁ, আমি লাগিলে য'তেই নাথাকো। তুমি বাৰু আমাৰ লগত এখন ঠাইলৈ যাব বিচাৰিবানে লীলা?
লীলাই বল্লু আৰু তাই নতুন বন্ধুবোৰৰ সৈতে যাত্ৰা কৰাৰ সিদ্ধান্ত কৰিলে। ছাৰাৰ ভাল লাগিল যে লীলা সিহঁতৰ লগত আছে, কিয়নো তাই জানিছিল যে কেতিয়াবা কেতিয়াবা আমি এজনে আনজনক সহযোগ কৰাটো প্ৰয়োজনীয় হৈ পৰে। তেওঁলোকে নিঃশব্দে মনে মনে উৰি গ'ল, কিন্তু 1 মিটাৰ দূৰত্বত বহি, কিয়নো বল্লুৰ পাখি বৰ ডাঙৰ আছিল যাতে এই কথাৰ প্ৰতি লক্ষ্য ৰাখিব পৰা যায়। লীলাই জানিছিল যে তাইৰ বন্ধুবোৰে তাইৰ বিষয়ে বৰ চিন্তা কৰে। অলপ সময়ৰ পিছত কিছুমান বৰফে ঢকা পাহাৰ দেখা পোৱা গ'ল আৰু বল্লুৱে এখন সৰু চহৰত সকলোকে নমালে। কিছুমান শিশু বেলেগ বেলেগ ঘৰত নিজৰ কোঠাত বহি আছিল আৰু খুব জোৰত হাঁহি আছিল। আচলতে তেওঁলোক সকলোৱে নিজ নিজ ঘৰত থাকি মোবাইলত কথা পাতি আছিল আৰু লুডু খেলি আছিল।
বল্লু,
সিহঁতৰ মাজৰ এটা শিশুৱে নিজৰ কোঠাৰ খিৰিকীৰে চিঞৰিলে আৰু সি নিজৰ হাত জোকাৰিলে।
হেল্ল' থমাছ,
বল্লুৱে ক'লে, আৰু নিজৰ পিঠিত বহি থকা শিশুহঁতৰ ফালে ঘূৰি ক'লে,
শুনা সকলোৱে, মই বিচাৰিছিলোঁ যে তোমালোক সকলোৱে মোৰ বন্ধুবোৰক লগ পোৱা যাক কৰোণা ভাইৰাছে বেমাৰী কৰি পেলাইছিল আৰু এতিয়া তেওঁলোক ঠিক হৈ গ'ল।
এয়া কেনেকৈ হ'ল?
চেলিমে থমাছৰ পিনে চাই সুধিলে।
মোৰ কাহ হৈ আছিল আৰু মাজে মাজে বৰ বেছি জ্বৰ হৈছিল। মই বাস্তৱত ভাগৰুৱা যেন অনুভৱ কৰিছিলোঁ আৰু কিছুদিনৰ পৰা খেলিবও পৰা নাছিলোঁ,
থমাছে ক'লে।
কিন্তু মই হস্পিটেলত খুব শুলো আৰু মোৰ পৰিয়ালে মোৰ যত্নও ল'লে। মোৰ মা দেউতা আৰু ককা আইতাও পৰীক্ষাৰ বাবে হস্পিটেললৈ যাব লগা হ'ল। তাত থকা নাৰ্ছ আৰু ডাক্তৰৰ ব্যৱহাৰ বৰ ভাল আছিল। আৰু যেতিয়া মই ভাল হৈ ঘৰলৈ আহিলোঁ তেতিয়া আমাৰ চুবুৰীয়া লোকসকলেও আমাক সকলো ধৰণে সহায় কৰিলে। কিছু সপ্তাহৰ পিছত ঠিক হৈ গ'লো।
থমাছৰ কাষৰ ঘৰৰ খিৰিকীৰে হাত জোকাৰি এটা শিশুৱে ক'লে,
হেল্ল', মই থমাছৰ বন্ধু। থমাছৰ কৰোণা ভাইৰাছ হৈছে বুলিয়েই আৰু মই তাক বহুত দিনৰ পৰা দেখা নাছিলোঁ সেইবুলিয়েই আমি আমাৰ বন্ধুত্ব শেষ কৰা নাই। তাৰ হোৱা বেমাৰটোলৈ মোৰ মনত কোনো ভেদভাৱ অহা নাই আৰু মোৰ ভাল লাগিছে যে আমি আকৌ একেলগে খেলিব পাৰিম। বাছ এতিয়া কিছুদিন আমি পৰস্পৰৰ পৰা দূৰত থাকিব লাগিব কাৰণ হস্পিটেলৰ ডাক্তৰে এতিয়া দুসপ্তাহ বাহিৰা মানুহৰ সৈতে মিলা মিছা কৰিবলৈ মানা কৰিছে।
কেতিয়াবা বন্ধু হিচাপে এজনে আনজনক সুৰক্ষিত কৰাটোৱেই সকলোতকৈ প্ৰয়োজনীয়, কিয়নো বন্ধুৱে এজনে আনজনক ৰক্ষা কৰিব পাৰে,
বল্লুৱে মিচিকীয়া হাঁহিৰে ক'লে। লীলাই আনন্দৰে ক'লে,
আমি এই সকলোবোৰ এজনে আনজনৰ বাবে কৰিব পাৰোঁ আৰু এদিন আমি সকলোৱে আকৌ খেলিব পাৰিম আৰু পুনৰ স্কুল যাব পাৰিম যেনেকৈ আগতে আমি কৰিছিলোঁ,
চেলিমে নাচি নাচি ক'লে। এতিয়া ছাৰাৰ বাবে ঘৰলৈ যোৱাৰ আৰু নতুন বন্ধুবোৰক বিদায় জনোৱাৰ সময় আহিল। তেওঁলোকে এজনে আনজনক প্ৰতিশ্ৰুতি দিলে যে তেওঁলোকে এই যাত্ৰা আৰু শিশুবোৰৰ এই সাহসিকতাপূৰ্ণ কামবোৰৰ কথা কেতিয়াও নাপাহৰে। ছাৰাৰ দুখ লাগিল যে এতিয়া তেওঁলোকে অলপ দিনৰ বাবে এজনে আনজনক দেখা নাপাব, কিন্তু তাইৰ ভাল লাগিল যেতিয়া থমাছৰ বন্ধুৱে কি কৈছিল সেই কথা তাইৰ মনত পৰিল। সি কৈছিল যে তেওঁলোকক দেখা নোপোৱাৰ অৰ্থ এইটো নহয় যে তেওঁলোকক ভাল পোৱাটো বন্ধ কৰি দিছোঁ। বল্লুৱে তিনিওটা শিশুক সিহঁতৰ ঘৰত থলে আৰু ছাৰাৰ ঘৰৰ পৰা যোৱাৰ আগতে তাই টোপনি যোৱালৈকে ৰৈ থাকিল।
আমি বাৰু কাইলৈও এনেকুৱা কৰিব পাৰিমনে?
ছাৰাই বল্লুক সুধিলে।
নাই ছাৰা, এতিয়া তোমাৰ নিজৰ পৰিয়ালৰ সৈতে থকাৰ সময়,
বল্লুৱে মৰমেৰে তাইৰ ফালে চাই ক'লে।
আমাৰ কাহিনী মনত ৰাখিবা, আমি নিজৰ হাত চাবোনেৰে ধুই আৰু ঘৰত থাকি সেইসকল লোকক সুৰক্ষিত কৰিব পাৰোঁ যাক আমি ভাল পাওঁ। মই কেতিয়াও দূৰত নাই। যেতিয়াই তুমি নিজৰ সুৰক্ষিত ঠাইৰ বিষয়ে ভাবিবা তেতিয়া সদায় মোক নিজৰ কাষত পাবা।
তুমিও মোৰ হিৰো,
ছাৰাই বল্লুৰ ফালে চাই মিচিকীয়াই হাঁহি ক'লে।
তুমিও মোৰ হিৰো ছাৰা,
বল্লুৱে ক'লে।
তুমি সেই সকলোৰে বাবে হিৰো যি তোমাক ভাল পায়।
ছাৰা শুই গ'ল আৰু যেতিয়া তাই পিছদিনা পুৱা সাৰ পালে তেতিয়া বল্লু গুচি গৈছিল। সেইকাৰণে তাই তাৰ সৈতে কথা পাতিবলৈ নিজৰ সুৰক্ষিত ঠাইলৈ গ'ল। তাৰপিছত তাই নিজৰ এই সাহসিকতাপূৰ্ণ কামৰ ক্ষেত্ৰত যিবোৰ দেখিলে আৰু শিকিলে সেই সকলোবোৰ তাই নিজৰ ড্ৰয়িং বুকত আঁকিলে। এতিয়া ছাৰাই সেই খবৰটো ক'বৰ বাবে নিজৰ ড্ৰয়িং বুকখন লগত লৈ মাকৰ ওচৰলৈ গ'ল।
আমি সকলোকে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰোঁ মা,
তাই ক'লে।
মই যোৱা ৰাতি এটা বৰ সাহসিকতাপূৰ্ণ কাম কৰিলোঁ আৰু সেইবোৰ এই চিত্ৰত আঁকিলোঁ য'ত মই ইমানবোৰ হিৰোক লগ পালোঁ।
অতি সুন্দৰ ছাৰা,
তাইৰ মাকে আচৰিত হৈ ক'লে। চিকিৎসক আৰু নাৰ্ছৰ দৰে কৰোণা ভাইৰাছৰ পৰা মানুহক ৰক্ষা কৰিব পৰা অনেক হিৰো আছে। কিন্তু তুমি মোক মনত পেলাই দিলা যে আমি সকলোৱে প্ৰতিদিনে হিৰো হ'ব পাৰোঁ। আৰু মোৰ সবাতোকৈ ডাঙৰ হিৰো হ'লা ছাৰা তুমি। ইউনিচেফৰ দ্বাৰা তুমিয়েই হৈছা মোৰ হিৰো কিতাপখন মাই হিৰো ইজ ইউ হাউ কিডছ কেন ফাইট কোভিড-19ৰ মূল ইংৰাজী সংস্কৰণৰ পৰা ৰূপান্তৰ কৰা হৈছে। ইয়াক এপ্ৰিল 2020ত ইণ্টাৰ এজেঞ্চি ষ্টেণ্ডিং কমিটিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ইণ্টাৰ এজেঞ্চি ষ্টেণ্ডিং কমিটিৰ দ্বাৰা উপলব্ধ কৰোৱা সামগ্ৰীৰ বাবে ইউনিচেফে কৃতজ্ঞতা জনায়। ইয়াৰ অনুবাদ ইণ্টাৰ এজেঞ্চি ষ্টেণ্ডিং কমিটিৰ দ্বাৰা কৰা হোৱা নাছিল। ইণ্টাৰ এজেঞ্চি ষ্টেণ্ডিং কমিটি ইয়াৰ অনুবাদৰ বিষয়বস্তু বা সঠিকতাৰ ক্ষেত্ৰত দায়ী নহয়। এইকাৰণেই মূল ইংৰাজী সংস্কৰণ ইণ্টাৰ এজেঞ্চি ষ্টেণ্ডিং কমিটিৰ মাই হিৰো ইজ ইউ হাউ কিডছ কেন ফাইট কোভিড-19 লাইচেন্স CC-BY-NC-SA 3-0 IGO হে প্ৰামাণিক সংস্কৰণ হ'ব। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক C4D স্পেচিয়েলিষ্ট চাইল্ড প্ৰটেকশ্যন স্পেচিয়েলিষ্ট সংযুক্ত ৰাষ্ট্ৰ বালকোষ ইউনিচেফ হাউচ 73 লোধি ষ্টেট নতুন দিল্লী দূৰভাষ 9111246940401 ৱেবছাইট www.unicef.in।